এয়া আকাশবাণী। বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। এতিয়া শুনক প্ৰধান বাতৰিসমূহ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথো তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 10 বছৰত এন ডি এৰ শাসনকালত দেশ ব্যাপক পৰিৱৰ্তনৰ সাক্ষী হৈছে বুলি মত প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে তেলেংগানাৰ 17টা লোকসভা সমষ্টিৰ অন্তৰ্গত 100তকৈও অধিক বিধানসভা ক্ষেত্ৰত ভোটগ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰিছে। 2025 বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথো তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা 7 মে'ত অসমকে ধৰি দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 93খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ 94টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস পায়। এই পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাষ্ট্ৰৰ 11টা আৰু উত্তৰ প্ৰদেশৰ 10টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসম আৰু পশ্চিমবংগ উভয়ৰে 4টাকৈ আৰু গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ 2টাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যতে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰীত মিত্ৰ দল অগপৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তেওঁ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈও মহানগৰৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব। ইপিনে আজি ৰণুজ পেগুৱে গুৱাহাটীৰ দক্ষিণগাঁও ঈদগাহ ময়দানত বিজয় সংকল্প সমাৱেশত অংশ লয়। তেওঁ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ বিভিন্ন স্থান আৰু শান্তিপুৰ বজাৰত বি পি এফৰ সভাপতি হাগ্ৰামৰ মহিলাৰীয়ে দলটোৰ প্ৰাৰ্থী খানফা বৰগৰাইৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে কালি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ফাঁচী বজাৰত নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে ৰাইজৰ দলৰ নেতা অখিল গগৈয়েও কালি গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও কালি পলাশবাৰীত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ অভিযান চলায়। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কালি ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলায়। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ হাজৈ কোলহাটীত আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নিকাচিত বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। একেগৰাকী প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বাক্সা জিলাৰ শালবাৰীত অনুষ্ঠিত নিৰ্বাচনী সভাতো অংশ লয়। বৰপেটাৰ সৰভোগত বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। অগপ নেতা তথা মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। আনহাতে ধুবুৰী সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে বিলাসীপাৰাত প্ৰচাৰ চলায়। একেদৰে বি পি এছ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৰপেটাৰ হাউলিত কোকৰাঝাৰ সমষ্টিৰ বি পি এছ প্ৰাৰ্থী খানফা বৰগুৰিয়াৰীৰ হৈ প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 10 বছৰত এন ডি এৰ শাসনকালত দেশে ব্যাপক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে বুলি মত প্ৰকাশ কৰিছে। গুজৰাটৰ আনন্দত এখন ৰাজনৈতিক সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে আজি কয় যে ভাৰত সম্প্ৰতি গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ দেশ হিচাপে পৰিগণিত হৈছে আৰু বিশ্বই এতিয়া আন্তঃৰাষ্ট্ৰীয় সংঘাতসমূহৰ ক্ষেত্ৰত ভাৰতক মধ্যস্থতাকাৰী হিচাপে চাবলৈ লৈছে। বিশ্ব প্ৰেক্ষাপটত যোৱা এটা দশকত দেশৰ ভাৱমূৰ্তিৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপি চৰকাৰে 30 কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে। বিজেপি চৰকাৰে গ্ৰামাঞ্চলৰ 75% বৃহৎ নলযোগে খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে প্ৰাৰ্থীৰ সকলো ঘৰতে শৌচালয় নিৰ্মাণ কৰাইছে। তেওঁ ৰাজনৈতিক লাভালাভৰ বাবে দৰিদ্ৰজনক শোষণ কৰা আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ প্ৰতি হোৱা অন্যায়ৰ বাবে কংগ্ৰেছ দলক দোষী সাব্যস্ত কৰে। শ্ৰীমোদীয়ে তেওঁৰ চৰকাৰে দেশত অধৰ্ম ধৰ্মৰ আধাৰত সংৰক্ষণৰ ব্যৱস্থা প্ৰতিৰোধ কৰিব বুলিও সকলোকে নিশ্চিতি দিয়ে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত কালিৰে পৰা প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে। তেওঁ আজি ৰাজ্যখনৰ সুৰেন্দ্ৰনগৰ, জুনাগড় আৰু জামনগৰত জনসভাত ভাষণ দিব। উল্লেখযোগ্য যে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা অশোক গেহলটে আহমেদাবাদত এখন সংবাদমেলত ভাগ ল'ব। আপাৰ নেতা সুনীতা কেজৰিৱালেও বোটাৰ আৰু দেদিয়াপাৰত, ভাৱনগৰ আৰু ভাৰুচ সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত জনসভাক সম্বোধি ভাষণ দিব।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
তেলেংগানাত সকলো প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষস্থানীয় নেতাসকলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কালি সন্ধিয়া হায়দৰাবাদ লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী মাধৱী লতাৰ হৈ এটা ৰোড শ্বত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। বিগত কেইবাবছৰো ধৰি হায়দৰাবাদ অহা আসনখনৰ পৰা ৰাজাকাৰসকলৰ উত্তৰাধিকাৰীয়ে সংসদক প্ৰতিনিধিত্ব কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণক এইবাৰ বিজেপি প্ৰাৰ্থীগৰাকীক সংসদলৈ নিৰ্বাচিত কৰিবলৈ আহান জনায়। ইপিনে প্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰী কে ৰেৱন্ত ৰেড্ডীয়ে যোৱা নিশা হায়দৰাবাদৰ মুছাপেটত এটা ৰোড শ্বত ভাগ লয়। তেওঁ কয় যে এইবাৰ তেওঁ দলৰ মূল বিষয়বস্তু হৈছে সংৰক্ষণ। তেওঁ বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিলে সংৰক্ষণ ব্যৱস্থা বাতিল কৰিব বুলি অভিযোগ তোলে আৰু এইকাৰণে দলটোৱে 400তকৈও অধিক আসনত জয়ী হোৱাৰ বিষয়টো অধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁ ইন্দ্ৰ মিত্ৰজোঁটেহে সংৰক্ষণৰ বিষয়টো অব্যাহত ৰাখিব পাৰিব বুলি দাবী কৰে। ইপিনে মেহবুবাবাদত বি আৰ এছৰ মুৰববী কে চন্দ্ৰশেখৰ ৰাওৱে এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে নিৰ্বাচন আয়োগে ৰাজ্যখনৰ 17টা লোকসভা সমষ্টিৰ অন্তৰ্গত 100তকৈও অধিক বিধানসভা ক্ষেত্ৰত ভোটগ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰিছে। পুৱা 7 বজাৰ পৰা বিয়লি 6 বজালৈ এই সংসদীয় সমষ্টিকেইটাত ভোটগ্ৰহণ কৰা হ'ব। তেলেংগানাৰ মুখ্য নিৰ্বাচনী বিষয়া বিকাশ ৰাজৰ অনুৰোধত নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ এই সময়সীমা বৃদ্ধি কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত নক্সাল অধ্যুষিত এলেকাসমূহৰ বাহিৰেও বাকী 106টা বিধানসভা ক্ষেত্ৰত সন্ধিয়া 6 বজালৈকে ভোটগ্ৰহণ কৰা হ'ব। 2025 বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন অহা 15 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰত্যেক বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকে বজাৰ মূল্যৰ লগত সংগতি ৰাখি সুতৰ হাৰ ষষ্ঠবাৰৰ বাবে কোনো সাল সলনি নকৰি 5.25% পৰা 5.50% ভিতৰত ৰাখিছে। যুক্তৰাষ্ট্ৰ মুক্ত বাণিজ্য কমিটীৰ সভা দুদিন পাছত যোৱা নিশা আমেৰিকাৰ কেন্দ্ৰীয় বেংকে 2% মুদ্ৰাস্ফীতি হ্ৰাসৰ লক্ষ্যৰ অগ্ৰগতিৰ ক্ষেত্ৰত পিছপৰি থকাৰ পৰিপ্ৰেক্ষিতত সুতৰ হাৰৰ কোনো সাল সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত হবলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ বৰ্তমানলৈকে খেলা 9খন খেলৰ ভিতৰত 8খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষত আছে। আনহাতে হায়দৰাবাদে 9খন খেলৰ ভিতৰত 5খনত জয়লাভ কৰি 5ম স্থানত আছে। ইফালে পাঞ্জাব কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথো 3টা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 10 বছৰত NDAৰ শাসনকালত দেশ ব্যাপক পৰিৱৰ্তনৰ সাক্ষী হৈছে বুলি মত প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে তেলেংগানাৰ 17টা লোকসভা সমষ্টিৰ অন্তৰ্গত 100তকৈও অধিক বিধানসভা ক্ষেত্ৰত ভোটগ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰিছে। 2025 বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।